প্ৰথম চামুৱেল 25 অধ্যায়। চামুৱেলৰ মৃত্যু, নাবল আৰু অবিগলৰ কথা। চামুৱেলৰ মৃত্যু হ'ল, ইজৰাইলৰ সকলো লোক গোট খাই তেওঁৰ বাবে বিলাপ কৰিলে আৰু ৰামাত থকা তেওঁ ঘৰতে তেওঁক মৈদাম দিলে। তাৰ পাছত দাউদে তাৰ পৰা মৰুপ্ৰান্তত থকা পাৰণলৈ গ'ল। সেই সময়ত মায়ুনৰ এজন মানুহ আছিল, তেওঁ সম্প্ৰতি কমিলত আছিল। তেওঁ ধনবান লোক আছিল, তেওঁ 3000 মেৰচাক আৰু 1000 ছাগলী আছিল। তেওঁ কমিলত নিজৰ ভেড়াবোৰৰ নোম কাটি আছিল। তেওঁ নাম নাবল আছিল আৰু তেওঁ ভাইজাৰ নাম অবিগল আছিল। মহিলাগৰাকী জ্ঞানী আৰু দেখাত ধুনীয়া আছিল, কিন্তু মানুহজন কঠিন মনা আৰু দুষ্ট আছিল। তেওঁ কালেবৰ বংশৰ আছিল। দাউদে মৰুপ্ৰান্তত শুনিলে যে নাবলে নিজৰ মেৰবোৰৰ নোম কাটি আছে, সেয়ে দাউদে 10 যুৱকক সেই ঠাইলৈ পঠালে। দাউদে যুৱকসকলক ক'লে, কৰ্মিলত থকা নাবলৰ ওচৰলৈ যোৱা আৰু মোৰ নামেৰে তেওঁক মংগলবাদ কৰিবা। তোমালোকে তেওঁক ক'বা, আপোনাৰ মংগল হওক আৰু আপোনাৰ যি আছে সকলোৱে মংগল হওক। মই শুনিলোঁ যে আপুনি নোম কাটি আছে। আপোনাৰ মেৰৰ ৰখীয়াসকল আমাৰ লগত থাকোঁতে আমি তেওঁলোকক অনিষ্ট কৰা নাছিলোঁ, আৰু তেওঁলোক যেতিয়ালৈকে কৰ্মিলত আছিল তেতিয়ালৈকে তেওঁলোকৰ একো হেৰুৱা নাছিল। আপোনাৰ যুৱকসকলক সোধক, তেওঁলোকে আপোনাক ক'ব। এই হেতুকে এতিয়া মোৰ যুৱকসকলে আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হওক, কাৰণ আমি শুভ দিনতে আহিছোঁ। আমি বিনয় কৰোঁ আপোনাৰ দাগবোৰক আৰু আপোনাৰ পুত্ৰ দাউদক আপোনাৰ শক্তি অনুসাৰে কিছু দিয়ক। যেতিয়া দাউদৰ যুৱকসকলে গৈ দাউদৰ হৈ নাবালক সেই সকলো কথা কৈ অপেক্ষা কৰিলে, নাবলে উত্তৰ দি দাউদৰ দাগবোৰক ক'লে, দাউদ কোন আৰু যিশয়ৰ পুত্ৰ কোন? আজিকালি নিজৰ মালিকৰ পৰা আঁতৰি যোৱা এনে বহুত দাস আছে। তেন্তে মই মোৰ পিঠা আৰু পানী আৰু মোৰ মেৰ ছাগৰ নোম কটাসকলৰ কাৰণে ৰখা পশুৰ মাংস এনে মানুহক দিমনে? যিসকল ক'ৰ পৰা আহিছে মই নাজানো। তাতে দাউদৰ যুৱকসকলে তাৰ পৰা ঘূৰি আহিল আৰু তেওঁ কোৱা সকলো কথা তেওঁক ক'লে। দাউদে নিজৰ লোকসকলক ক'লে, প্ৰতিজনে তৰোৱাল বান্ধা। তাতে প্ৰতিজনে নিজ নিজ তৰোৱাল বান্ধিলে আৰু দাউদেও নিজৰ তৰোৱাল বান্ধিলে। দাউদৰ লগত প্ৰায় 400 লোক গ'ল আৰু সামগ্ৰী ৰাখিবৰ বাবে 200 লোক থাকিল। কিন্তু দাগবোৰৰ এজনে নাবলৰ ভাইজা অবিগলক ক'লে, দাউদে আমাৰ প্ৰভুক মংগলবাদ কৰিবলৈ মৰুপ্ৰান্তৰ পৰা বাৰ্তাবাহকক পঠাইছিল, কিন্তু তেওঁলোকক অপমান কৰিলে। কিন্তু সেই লোকসকল আমাৰ পক্ষে বৰ ভাল আছিল। আমি যিমান দিন তেওঁলোকৰ লগত পথাৰত আছিলোঁ আমাৰ কোনো অপকাৰ হোৱা নাছিল আৰু একো হেৰুৱাও নাছিল। আমি যেতিয়ালৈকে তেওঁলোকৰ ওচৰত থাকি মেৰ ৰখিছিলোঁ তেতিয়ালৈকে তেওঁলোক দিনে ৰাতিয়ে আমাৰ চাৰিওফালে গড়স্বৰূপ হৈ আছিল। সেয়েহে এতিয়া কি কৰা উচিত সেই বিষয়ে আপুনি বিবেচনা কৰি চাওক, কাৰণ আমাৰ মালিক আৰু তেওঁ বংশ সকলোৰে বিৰুদ্ধে অমংগল থিৰ কৰা হৈছে। কাৰণ তেওঁ এনে দুৰ্জন যে তেওঁ কোনোৱে একো ক'ব নোৱাৰে। তাতে অবিগলে শীঘ্ৰে 200 পিঠা, 2 বটল দ্ৰাক্ষাৰস, 5টা যুগুত কৰা মেৰচাক, 5 সেয়া ভজা শস্য, 100 থোপা শুকান দ্ৰাক্ষাগুটি আৰু 200 লডা ডিমৰু গুটি লৈ গাধবোৰৰ পিঠিৰ ওপৰত বোজা দিলে। তেওঁ নিজৰ যুৱকজনক ক'লে, তোমালোক মোৰ আগত যোৱা আৰু মই তোমালোকৰ পাছত যাম। কিন্তু তেওঁ নিজৰ স্বামী নাবলক হ'লে এই বিষয়ে একো নক'লে। তাৰ পাছত তেওঁ গাধত উঠি পৰ্বতৰ মাজেদি মানুহে দেখা পাব নোৱাৰা বাটেদি নামি গ'ল। তাতে দাউদ আৰু তেওঁ লোকসকল তেওঁৰ সন্মুখেদি নামি আহিল আৰু তেওঁলোকক লগ পালে। ডাউদে কৈছিল, মৰু প্ৰান্তত থকা তেওঁৰ বস্তুবোৰ মই বৃথাই এনেকৈ পহৰা দিলোঁ যে তাৰ সকলো বস্তুৰ মাজৰ একোৱেই নেহেৰুৱাল, আৰু তেওঁ উপকাৰৰ সলনি মোলৈ অপকাৰহে কৰিলে। বেলি উদয় হোৱাৰ আগেৰে মই যদি তেওঁ বংশৰ মাজৰ এজন মানুহকো জীৱিত ৰাখোঁ, তেনেহ'লে ঈশ্বৰে ডাউদৰ শত্ৰুবোৰলৈ এনেকৈ আৰু তাতকৈ অধিক দণ্ড দিয়ক। তেতিয়া অবিগেলে ডাউদক দেখিলে, গাধৰ পৰা বেগাই নামি ডাউদৰ আগত মাটিলৈ মুখ কৰি পৰি প্ৰণিপাত কৰিলে, আৰু তেওঁ ভৰিত পৰি ক'লে, হে মোৰ প্ৰভু, মোৰ ওপৰতেই এই অপৰাধ পৰক, আৰু মই বিনয় কৰোঁ আপোনাৰ দাসীক আপোনাৰ আগত কথা ক'বলৈ অনুমতি দিয়ক, আৰু আপোনাৰ দাসীৰ কথা শুনক। মোৰ প্ৰভুৱে সেই দুৰ্জন মানুহ নাবলৰ কথা গণ্য নকৰিব, কাৰণ তেওঁৰ নাম যেনে তেওঁ তেনেকুৱাই, তেওঁৰ নাম নাবল আৰু মূৰ্খতা তেওঁত আছে। কিন্তু মোৰ প্ৰভুৱে পঠোৱা সেই যুৱকসকলক আপোনাৰ এই দাসীয়ে দেখা নাছিল। এতিয়া হে মোৰ প্ৰভু, মই যীহোৱাৰ জীৱনৰ আৰু আপোনাৰ জীৱনৰো শপত খাই কৈছোঁ, ৰক্তপাত কৰা দুখত দুখী হ'বলৈ আৰু নিজ হাতেৰে আপোনাৰ প্ৰতিকাৰ সাধিবলৈ যীহোৱাই আপোনাক নিবাৰণ কৰিলে। এই দেখি এতিয়া আপোনাৰ শত্ৰুবোৰ মোৰ প্ৰভুৰ অনিষ্টলৈ চেষ্টা কৰাসকল নাবলৰ নিচিনা হওক, আৰু এতিয়া এই যি উপহাৰ আপোনাৰ দাসীয়ে নিজৰ প্ৰভুৰ ওচৰলৈ আনিছে, সেই উপহাৰ এনে যুৱকসকলক দিয়া হওক, যিসকল যুৱকে মোৰ প্ৰভুক অনুসৰণ কৰে। মই বিনয় কৰোঁ আপোনাৰ দাসীৰ অপৰাধ ক্ষমা কৰক, কাৰণ যীহোৱাই নিশ্চয় মোৰ প্ৰভুৰ বংশ চিৰস্থায়ী কৰিব, কাৰণ মোৰ প্ৰভুৱে যীহোৱাৰ কাৰণে যুদ্ধ কৰিছে, আৰু আপোনাৰ জীৱনৰ শেষলৈকে আপোনাৰ কোনো অমংগল দেখা নাযাব। আৰু এজন লোক আপোনাৰ পাছে পাছে খেদি যাবলৈ আৰু আপোনাৰ প্ৰাণনাশৰ চেষ্টা কৰিবলৈ উঠিলেও আপোনাৰ ঈশ্বৰ যীহোৱাৰ ওচৰত মোৰ প্ৰভুৰ প্ৰাণ জীৱনস্বৰূপ টোপোলাত বন্ধা থাকিব, আৰু তেওঁ আপোনাৰ শত্ৰুবোৰৰ প্ৰাণ যেন ফিংগাত ৰাখি দলিয়াই পেলাব। যীহোৱাই মোৰ প্ৰভুৰ বিষয়ে যিবোৰ মংগলৰ কথা কৈছে, সেইবোৰ যেতিয়া তেওঁ সফল কৰি আপোনাক ইজৰাইলৰ ওপৰত অধিপতি নিযুক্ত কৰিব, তেতিয়া অকাৰণে হোৱা ৰক্তপাতৰ আৰু আত্মপ্ৰতিকাৰ সাধনৰ বাবে মোৰ প্ৰভুৰ হৃদয়ত অসন্তুষ্টি বা শোক নজন্মিব। আৰু যেতিয়া যীহোৱাই মোৰ প্ৰভুৰ মংগল কৰিব, তেতিয়া আপোনাৰ এই দাসীক সোঁৱৰণ কৰিব। ডাউদে অবিগেলক ক'লে, আজি মোৰ লগত তোমাৰ সাক্ষাৎ কৰিবলৈ যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমাক পঠালে, সেই ইজৰাইলৰ ঈশ্বৰ যীহোৱা ধন্য, আৰু তোমাৰ বিবেচনা ধন্য, আৰু আজিৰ দিনত ৰক্তপাতৰ দুখৰ ও আত্মপ্ৰতিকাৰ সাধনৰ পৰা মোক নিবাৰণ কৰা যি তুমিও ধন্য, কাৰণ সঁচাকৈয়ে ইজৰাইলৰ ঈশ্বৰ যীহোৱাৰ জীৱনৰ শপত তেওঁ তোমাক আঘাত কৰিবলৈ মোক বাধা কৰিলে। তুমি মোক লগ কৰিবলৈ শীঘ্ৰে নহা হ'লে নিশ্চয় নাবলৰ সম্পৰ্কীয়সকলৰ মাজৰ সৰু ল'ৰা এজনো ৰাতিপুৱালৈ অৱশিষ্ট নাথাকিলেহেঁতেন। সেয়ে ডাউদে তেওঁৰ বাবে অনা বস্তুবোৰ তেওঁৰ হাতৰ পৰা লৈ তেওঁক ক'লে, তুমি শান্তিৰে ঘৰলৈ যোৱা, মই তোমাৰ কথা শুনিলোঁ আৰু গ্ৰহণ কৰিলোঁ। তাৰ পাছত অবিগল নাবলৰ ওচৰলৈ আহিল আৰু চালে যে নাবল ৰজাৰ ভোজনৰ দৰে তেওঁৰ ঘৰত ভোজ পাতিছে, আৰু তেওঁ অতিশয় মাতাল হৈ আছিল আৰু তেওঁ মন প্ৰফুল্লিত হৈ আছিল। এই হেতুকে অবিগলে ৰাতিপুৱা নোহোৱালৈকে সেই বিষয়ৰ একোকে তেওঁৰ আগত নকলে। ৰাতিপুৱা নাবালৰ দ্ৰাক্ষাৰসৰ নিচিনা শেষ হৈ যোৱাৰ পাছত তেওঁ ভাইজাই তেওঁৰ আগত সেই সকলো কথা ক'লে। তেতিয়া তেওঁ অন্তৰ থৰ হৈ গ'ল আৰু তেওঁ হৃদয় শিলৰ দৰে হ'ল। আৰু প্ৰায় দহ দিনমানৰ পাছত জিহুৱাই নাবালক আঘাত কৰিলে আৰু তেওঁ মৃত্যু হ'ল। দায়ুদে নাবালৰ মৃত্যুৰ কথা শুনি ক'লে, জিহুৱা ধন্য, নাবালৰ পৰা পোৱা অপমানৰ বিষয়ে মোৰ গোচৰ তেওঁ নিষ্পত্তি কৰিলে আৰু নিজ দাসক কুকাৰ্যৰ পৰা ৰক্ষা কৰিলে, আৰু নাবালৰ যি দুষ্কৰ্ম তাৰ প্ৰতিফল জিহুৱাই তাৰ মূৰত দিলে। তাৰ পাছত দায়ুদে অবিগেলক নিজৰ ভাৰ্যা কৰিবৰ বাবে তেওঁক আনিবলৈ মানুহ পঠালে। যেতিয়া দায়ুদৰ দাসসকলে কৰ্মিলত থকা অবিগলৰ ওচৰলৈ গৈ তেওঁক ক'লে, দায়ুদে আপোনাক বিবাহ কৰিবৰ অৰ্থে আপোনাক নিবলৈ আপোনাৰ ওচৰলৈ আমাক পঠালে, তেতিয়া তেওঁ উঠি মাটিলৈ মুখ দি পৰি পনিপাত কৰি ক'লে, চাওক, আপোনাৰ এই দাসী মোৰ প্ৰভুৰ দাগবোৰৰ ভৰি ধুৱাবলৈ যুগুত আছে। অবিগলে শীঘ্ৰে গাধত উঠি নিজৰ পাঁচজনী যুৱতীৰ দাসীৰ সৈতে দায়ুদৰ বাৰ্তাবাহকসকলৰ পাছত গ'ল আৰু দায়ুদৰ ভাৰ্যা হ'ল। দায়ুদে জিজিয়েলিয়া অহিনোবমকো বিয়া কৰিছিল, তাতে এই দুয়োজনী তেওঁৰ ভাৰ্যা হ'ল। কিন্তু চৌলে নিজৰ জীয়েক দায়ুদৰ ভাৰ্যা মিখলক লৈ গল্লিম নিবাসী লয়ুছৰ পুত্ৰ পল্টিক দিছিল।